आकाशवाणी। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ আলাথুৰ সংৰক্ষিত সংসদীয় সমষ্টিত এখন জনসভাত ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা অমিত শ্বাহে আজি ইম্ফলত দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্ৰস্ত দেশসমূহলৈ সাহায্য প্ৰদান, এই দুই বিষয় লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি আৰু বিশ্ববেংকৰ যুটীয়া সভাখন অহা বুধবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হ'ব। জম্মু কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথজীৰ বাৰ্ষিক যাত্ৰা অহা 29 জুনৰ পৰা আৰম্ভ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেৰালাত অহা 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য ৰাজনৈতিক দলসমূহৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা কেৰালাৰ কোচিত উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা আলাথুৰ সংৰক্ষিত সংসদীয় সমষ্টিৰ NDA প্ৰাৰ্থী ডঃ TN ছাৰাচুৰৰ সমৰ্থনত চিৰুবাট্টামিত এখন জনসভাত ভাগ লয়। ইয়াৰ পাছত তেওঁ আটিংগলত দলৰ প্ৰাৰ্থী তথা বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আজি তেওঁ নতুন দিল্লীলৈ উভতি যাব। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙেও অহা বৃহস্পতিবাৰে কেৰালাত প্ৰচাৰ অভিযানত অংশ ল'ব। ইফালে কংগ্ৰেছ নেতা তথা ৱায়নাড লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে আজি আৰু কাইলৈ কেৰালাত প্ৰচাৰ অভিযান চলাব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সচিব প্ৰিয়ংকা গান্ধীয়ে ক্ৰমে 20 আৰু 22 এপ্ৰিলত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। CPIMৰ সাধাৰণ সচিব সীতাৰাম য়েচুৰীয়ে আজি কাছাৰগড় আৰু কন্নুৰ সমষ্টিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি ইম্ফলত দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। শ্ৰীশ্বাহে এদিনীয়া মণিপুৰ ভ্ৰমণসূচী লৈ আজি বিয়লি ত্ৰিপুৰাৰ পৰা ইম্ফলত উপস্থিত হ'ব। তেওঁ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, বিজেপিৰ মণিপুৰৰ ৰাজ্যিক সভাপতি আৰু আন নেতাসহ ইম্ফলত এখন জনসভাত অংশগ্ৰহণ কৰিব। বিজেপিৰ আন্তঃ মণিপুৰ সংসদীয় সমষ্টিত দলীয় প্ৰাৰ্থী হিচাপে থাওনাও জাম বসন্ত কুমাৰক আৰু বহি মণিপুৰ সংসদীয় সমষ্টিত নাগা পিপলছ ফ্ৰণ্ট NPFৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে। কংগ্ৰেছ আৰু তেওঁলোকৰ সমৰ্থক দলসমূহেও আন্তঃ মণিপুৰ সংসদীয় সমষ্টিৰ আংগামছা বিমল আকৈজামৰ হৈ প্ৰচাৰ চলাইছে। কংগ্ৰেছ দলে কালি ৰাজ্যখনত 4খন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে আৰু ৰাজ্যখনত চলি থকা জাতীয় সংকটৰ সমাধান কৰিব বুলি ঘোষণা কৰে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান সুংগত উঠিছে। দলসমূহে শীৰ্ষ নেতৃত্ব আৰু তাৰকা প্ৰচাৰকৰ উপস্থিতিত সমষ্টিসমূহৰ ঠায়ে ঠায়ে জনসমাৱেশ, মটৰ চাইকেল সমদল, ৰোড শ্ব আদি অনুষ্ঠিত কৰিও প্ৰচাৰ চলাইছে। তদুপৰি বিভিন্ন অঞ্চললৈ গৈ ভোটদাতা ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 এপ্ৰিলত বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। সোণোৱালে বিয়লিৰ ভাগত ডিগবৈ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী ময়দানলৈ এটা পদযাত্ৰাত অংশ ল'ব। দেশৰ লোকসভা নিৰ্বাচনৰ 65 বছৰীয়া ইতিহাসত ভাৰতীয় নিৰ্বাচন আয়োগে এইবাৰ সৰ্বাধিক ধন জব্দ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে আয়োগে যোৱা 1 মাৰ্চৰ পৰা আজিলৈকে 100 কোটি টকা জব্দ কৰিছে। উল্লেখযোগ্য যে 2019 চনৰ নিৰ্বাচনৰ সময়ত আয়োগে 4,650 কোটি টকা জব্দ কৰিছিল। আয়োগে প্ৰকাশ কৰা মতে অবৈধ ধনৰ বিৰুদ্ধে আয়োগৰ স্থিতি পৰৱৰ্তী সময়তো কঠোৰ হৈ থাকিব আৰু এই অভিযান অব্যাহত থাকিব। জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্ৰস্ত দেশসমূহলৈ সাহায্য প্ৰদান, এই দুই বিষয় লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অৰ্থাৎ IMF আৰু বিশ্ববেংকৰ যুটীয়া সভাখন অহা বুধবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হ'ব। IMFৰ দ্বাৰা প্ৰকাশিত ৱৰ্ল্ড ইকনমিক আউটলুক শীৰ্ষক জাৰ্নেলখনৰ উন্মোচনেৰে এই সভা আৰম্ভ হ'ব। গোলকীয় অৰ্থনীতিৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণৰ উদ্দেশ্যে এই সভাত বিভিন্ন দেশৰ বিত্ত আৰু উন্নয়ন দপ্তৰৰ মন্ত্ৰী, শিক্ষাবিদ আৰু ব্যক্তিগত খণ্ড তথা নাগৰিক সমাজৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত বৰ্ষত IMF আৰু বিশ্ববেংক উভয়ে 80 সংখ্যক বৰ্ষপূৰ্তি পালন কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি নাগপুৰৰ নেচনেল একাডেমী অব টেক্সেছত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ৰাজহ সেৱা চমুকৈ IRSৰ 70 সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। এই অনুষ্ঠানত IRSৰ এই বেটছটোত 56গৰাকী ভাৰতীয় ৰাজসেৱা বিষয়া আৰু 2গৰাকী ৰয়েল ভূটান সেৱাৰ বিষয়া আছে। এই আই আৰ এছ বিষয়াসকলক কেন্দ্ৰীয় অসামৰিক সেৱা আয়োগৰ পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হৈছিল। উল্লেখযোগ্য যে নাগপুৰৰ এন এ ডি টি হৈছে ভাৰতীয় কৰ বিভাগ বিষয়া আৰু ভাৰতীয় ৰাজসেৱা বিষয়াসকলৰ প্ৰশিক্ষণৰ এটা উল্লেখযোগ্য প্ৰশিক্ষণ কেন্দ্ৰ। এন এ ডি টিত ষোল্লমহীয়া প্ৰশিক্ষণ প্ৰদানৰ অন্তত আই আৰ এছ বিষয়াসকলক নিযুক্তি দিয়া হয়।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
জম্মু কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথজীৰ বাৰ্ষিক যাত্ৰা অহা 29 দিনৰ পৰা আৰম্ভ হৈ 19 আগষ্টত সামৰণি পৰিব। শ্ৰী অমৰনাথ মন্দিৰ পৰিষদে ঘোষণা কৰিছে যে 52 দিনীয়া এই তীৰ্থযাত্ৰাৰ পঞ্জীয়ন আজিৰে পৰা মুকলি কৰা হৈছে। বাৰ্ষিক অমৰনাথ যাত্ৰা 2টা পথেৰে কৰিব পাৰিব। এই পথ দুটি হ'ল অনন্তনাগ জিলাৰ পৰম্পৰাগত 48 কিলোমিটাৰ দৈৰ্ঘৰ নুনৱান পেহেলগাম পথ আৰু গান্দেৰবাল জিলাৰ 14 কিলোমিটাৰ দৈৰ্ঘৰ পালডাল পথ। হিমবাহ আৰু বৰফেৰে আগুৰি থকা অনন্তনাগ জিলাৰ ৰিদ্ধাৰ উপত্যকাত অৱস্থিত আৰু বছৰজুৰি বৰফেৰে আবৃত হৈ থকা অমৰনাথ গুহালৈ এয়া হৈছে হিন্দু তীৰ্থযাত্ৰীসকলৰ বাৰ্ষিক তীৰ্থযাত্ৰা। অমৰনাথ যাত্ৰা ভক্তসকলৰ বাবে অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক যাত্ৰা। এই তীৰ্থস্থান ভগৱান শিৱৰ বাসস্থান বুলি বিশ্বাস কৰা হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই ভগৱান শিৱৰ আশীৰ্বাদ লবলৈ অমৰনাথ গুহালৈ যায়। বাৰ্ষিক অমৰনাথ যাত্ৰা শাওন মাহৰ নিৰ্দিষ্ট দিনত পেহেলগাম আৰু বালতালৰ পৰা আৰম্ভ হয়। এই বছৰৰ অমৰনাথ যাত্ৰা নিৰ্ধাৰিত দিনত আৰম্ভ হ'ব আৰু ভক্তসকলে এই যাত্ৰাৰ অফিচিয়েল ৱেবছাইটত পঞ্জীয়ন প্ৰপত্ৰ আৰু চিকিৎসা প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। সেনাবাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডে আজিৰে পৰা 4দিনীয়া ভ্ৰমণসূচীলৈ উজবেকিস্তানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ পাৰস্পৰিক বুজাবুজি আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা। তেওঁ উজবেকিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতেও বৈঠকত মিলিত হ'ব। এই ভ্ৰমণৰ দ্বাৰা দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতাৰ নতুন পথ অন্বেষণ কৰা হ'ব বুলিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে। অৰুণাচল প্ৰদেশৰ মিচি জনজাতিৰ লংটে উৎসৱ আজি পালন কৰা হৈছে। লংটে উৎসৱ হৈছে মিচি জনজাতিসকলৰ কৃষিৰ লগত জড়িত আটাইতকৈ পুৰণি উৎসৱ। এই উৎসৱে নতুন ঋতুৰ আগমনৰ সংকেত দিয়ে, যাৰ পাছতেই খেতিপথাৰসমূহত গুটি সিঁচা কাৰ্য আৰম্ভ হয়। প্ৰাচীন কালৰে পৰা চলি অহা এই উৎসৱে মানৱ সমাজক অশুভ শক্তিৰ পৰা ৰক্ষা কৰাৰ বিষয়ে স্মৰণ কৰোৱায়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাটনায়কে এই উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে কয় যে লংটে উৎসৱে জনসাধাৰণৰ সুস্বাস্থ্য আৰু অনাগত দিনসমূহত জীৱ জন্তু তথা পশুধনসমূহৰ উৰ্বৰতা কামনা কৰে। মানৱ জাতিৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে এই উৎসৱ পালন কৰা হয় বুলিও তেওঁ কয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। ইফালে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 161 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নিকোলাছ পুৰাণে 45 ৰান কৰাৰ লগতে কে এল ৰাহুলে 39 ৰান কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 15 অভাৰ 4টা বলতে বিজয় লক্ষ্যত উপনীত হয়। ইপিনে মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 20 ৰানত পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ আনাথুৰ সংৰক্ষিত সংসদীয় সমষ্টিত এখন জনসভাত ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা অমিত শ্বাহে আজি ইম্ফলত দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্ৰস্ত দেশসমূহলৈ সাহায্য প্ৰদান, এই দুই বিষয় লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ যুটীয়া সভাখন অহা বুধবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হ'ব। জম্মু কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথজীৰ বাৰ্ষিক যাত্ৰা অহা 29 দিনৰ পৰা আৰম্ভ হ'ব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।